যীশয়া 51 অধ্যায়। পৰিত্ৰাণৰ উদয়, চিয়োনৰ দুৰৱস্থাৰ পৰিৱৰ্তন। তোমালোকে যিজনে ধাৰ্মিকতাত চলা, যিজনে যীহোৱাক বিচাৰা, মোৰ কথা শুনা। তোমালোকক যি শিলৰ পৰা কটা আৰু যি গাঁতৰ পৰা খন্দা হৈছিল তালৈ দৃষ্টি কৰা। তোমালোকৰ পূৰ্বপুৰুষ অব্ৰাহাম আৰু তোমালোকৰ প্ৰসৱকাৰিণী ছাৰালৈ দৃষ্টি কৰা, কাৰণ তেওঁ যেতিয়া অকলশৰীয়া ব্যক্তি আছিল তেতিয়া মই তেওঁক মাতি আশীৰ্বাদ দি বহু বংশ কৰিলোঁ। হয়, যীহোৱাই চিয়োনক সান্তনা দিব, তেওঁ সকলো উচ্ছন্ন ঠাইক সান্তনা দিব। তাৰ জনবসতিহীন ঠাইবোৰ এডনৰ দৰে আৰু জৰ্দন নদীৰ উপত্যকাৰ কাষৰ সমতল মৰুভূমি যীহোৱাৰ উদ্যানৰ দৰে কৰিলে। তাত আনন্দ আৰু উল্লাস, ঈশ্বৰক ধন্যবাদ জ্ঞাপন আৰু স্তুতি গীতৰ ধ্বনি পোৱা যাব। হে মোৰ লোকসকল, মোলৈ মনোযোগ দিয়া আৰু মোৰ কথা শুনা, কাৰণ মই এক বিধান প্ৰকাশ কৰিম আৰু জাতিবোৰৰ কাৰণে পোহৰ হ'বলৈ মোৰ ন্যায় বিচাৰ স্থাপন কৰিম। মোৰ ধাৰ্মিকতা উচ্চৰ হয়, মোৰ পৰিত্ৰাণ ওলাই যাব আৰু মোৰ বাহুৰে জাতিবোৰৰ বিচাৰ কৰিব। উপকূল ভূমিয়ে মোলৈ বাট চাব আৰু মোৰ বাহুবলৰ কাৰণে আগ্ৰহেৰে বাট চাব। তোমালোকে আকাশলৈ চকু তুলি চোৱা আৰু তলত থকা পৃথিৱীলৈ দৃষ্টি কৰা, কাৰণ আকাশমণ্ডল ধোঁৱাৰ দৰে অদৃশ্য হ'ব, পৃথিৱী কাপোৰৰ দৰে ক্ষয় হ'ব আৰু তাৰ নিবাসীসকল মাখিৰ দৰে মৰিব। কিন্তু মোৰ পৰিত্ৰাণ অনন্তকাললৈ অবিৰাম চলি থাকিব আৰু মোৰ ধাৰ্মিকতাই কেতিয়াও কাম কৰা বন্ধ নকৰিব। তোমালোক যিসকলে সত্য কি জানা, মোৰ বিধান তোমালোকৰ হৃদয়ত ধৰি ৰাখা। লোকসকল, মোৰ কথা শুনা, মানুহৰ অপমানলৈ ভয় নকৰিবা, নাইবা তেওঁলোকৰ অপব্যৱহাৰত হতাশ নহবা, কাৰণ কাপোৰ খোৱা পোকে কাপোৰ খোৱাৰ দৰে তেওঁলোকক খাব আৰু পোকে ঊল খোৱাৰ দৰে তেওঁলোকক খাব। কিন্তু মোৰ ধাৰ্মিকতা অনন্তকালৰ বাবে হ'ব আৰু মোৰ পৰিত্ৰাণ পুৰুষানুকৰ্মে থাকিব। সজাগ হোৱা, সজাগ হোৱা, যীহোৱাৰ বাহুবল আৰু শক্তিৰে তোমালোকে নিজকে আবৃত কৰা। প্ৰাচীন কালৰ প্ৰজন্মসকল পুৰণি দিনৰ দৰে সজাগ হোৱা, সাগৰৰ ৰাক্ষস গুৰি কৰা আৰু ৰাহাবক সুচাজন আপুনিয়ে নে? সাগৰক মহাজলসমূহক আপুনিয়ে শুকুৱাই মুক্তসকলক পাৰ হৈ যাবৰ বাবে অগাধ সাগৰক পথ কৰাজন আপুনিয়ে নহয়নে? যীহোৱাই মুক্তিপণ দিয়াসকল ঘূৰি আহিব আৰু আনন্দ গানেৰে চিয়োনলৈ আহিব। তেওঁলোকৰ মূৰ সদাকালৰ বাবে আনন্দেৰে পৰিপূৰ্ণ হ'ব, উল্লাস আৰু আনন্দ হ'ব, দুখ আৰু শোক দূৰ হ'ব। মই যিজনে তোমালোকক সান্তনা দিওঁ, তোমালোকে কিয় মানুহলৈ ভয় কৰা? কাৰ মৃত্যু হ'ব? মানুহৰ পুত্ৰৰ কোনে তোমালোকক দিনৰ দৰে সৃষ্টি কৰিলে? যিজনাই আকাশমণ্ডল বিস্তাৰ কৰিলে আৰু পৃথিৱী মূল স্থাপন কৰিলে, তোমালোকৰ সেই নিৰ্মাণকৰ্তা যীহোৱাক কিয় পাহৰিছা? কাৰণ যেতিয়া অতি ক্ৰোধত অত্যাচাৰীয়ে ধ্বংস কৰিবলৈ সিদ্ধান্ত লয়, তেতিয়া প্ৰতিদিনে তোমালোক অবিৰামভাৱে আতংকত থাকা। সেই অত্যাচাৰীবোৰৰ ক্ৰোধ ক'ত? যিজন লোক নম্ৰ হ'ব, যীহোৱাই তেওঁ মুকলি কৰিবলৈ খৰধৰ কৰিব, তেওঁ মৃত্যু নহ'ব আৰু নৰকলৈ নাযাব, অথবা তেওঁ আহাৰৰ অভাৱ নহ'ব। কাৰণ মই তোমালোকৰ ঈশ্বৰ যীহোৱা, যিজনাই ঢৌবোৰে গৰ্জন কৰিবৰ বাবে সাগৰক আন্দোলিত কৰে, তেওঁৱেই নাম বাহিনীসকলৰ যীহোৱা। মই আকাশমণ্ডলক স্থাপন কৰিব পাৰোঁ, পৃথিৱীৰ আধাশিলা স্থাপন কৰোঁ আৰু চিয়োনক কওঁ, তোমালোকে মোৰ লোকসকল, সেইবাবে মোৰ বাক্য তোমালোকৰ মুখত থলোঁ আৰু মোৰ হাতৰ ছাঁত তোমালোকক ঢাকি ৰাখিলোঁ। জিহুৱাৰ হাতৰ পৰা তেওঁ কুদ্ধৰ পাণপাত্ৰ পান কৰা। হে জিৰচালেম, সজাগ হোৱা, থিয় হোৱা। তোমালোকে পাণপাত্ৰ পান কৰিছা, ঢলং পলং কৰোতা পাণপাত্ৰ, আৰু তোমালোকে তাক উলিয়াইছা। তেওঁ জন্ম দিয়া সন্তানসকলৰ মাজৰ কোনো এজন নাই তেওঁ পথ দেখুৱাবলৈ। যিসকল সন্তান তেওঁ ডাঙৰ দীঘল কৰিলে, তেওঁলোকৰ মাজত কোনো এজন নাই তেওঁক হাতত ধৰি নিবলৈ। এই দুৰ্ঘটনা তোমালোকলৈ ঘটিল, কোনে তোমালোকৰ বাবে বিলাপ কৰিব? জনশূন্য ঠাই আৰু ধ্বংস, আকাল আৰু তৰোৱাল, কোনে তোমালোকক সান্তনা দিব? জালত পৰা হৰিণৰ দৰে তোমালোকৰ সন্তানসকল অচেতন হ'ল, তেওঁলোক প্ৰত্যেক আলিৰ চুকত পৰি ৰ'ল। তেওঁলোক জিহুৱাৰ শুদ্ধ আৰু ঈশ্বৰৰ তিৰস্কাৰেৰে পৰিপূৰ্ণ। নিপীড়িত আৰু মতলীয়া হোৱাজন কিন্তু দাক্ষাৰখেৰে নহয়। এতিয়া এই কথা শুনা, তোমালোকৰ ঈশ্বৰ, তোমালোকৰ প্ৰভু জিহুৱা, যিজনে তেওঁ লোকসকলৰ বাবে মিনতি কৰে, তেওঁ এই কথা কৈছে, চোৱা, মই ঢলং পলং কৰা পাণপাত্ৰৰ পৰা তোমালোকৰ হাত ললো, এনেকি মোৰ কুদ্ধৰ পাণপাত্ৰৰ পৰাও ললো, তোমালোকে পুনৰ তাক পান নকৰিবা। মই তোমালোকৰ উৎপীড়ক জনৰ হাতত তাক দিম, যিসকলে তোমালোকক কৈছিল উবুৰি হৈ পৰা, যাতে আমি তোমালোকৰ ওপৰেৰে যাব পাৰোঁ, আৰু তেওঁলোকে খোজ কাঢ়িব পৰাকৈ তোমালোকৰ পিঠি মাটিৰ দৰে আৰু বাটৰ দৰে কৰা আলিস্বৰূপে তোমাৰ পিঠি পাতি দিলা।